প্ৰথম কৰিন্থিয়া অধ্যায় পোন্ধৰ। হে ভাইবিলাক, যি শুভবাৰ্তা মই তোমালোকৰ আগত প্ৰচাৰ কৰিলো তাকে তোমালোকক জনাইছো। তাক তোমালোকে গ্ৰাহ্য কৰিলা আৰু তাতে থিৰেও আছা। আৰু যি বাক্যৰে মই তোমালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলো তাক যদি তোমালোকে ধৰি আছা, তেন্তে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছা, নতুবা তোমালোকে বৃথা বিশ্বাস কৰিলা। কিয়নো মই যি শিক্ষা পালো তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলো, যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল আৰু তেওঁক মৈদাম দিয়া হল, আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হল, আৰু তেওঁ কৈফাক দেখা দিল, পাছে সেই বাৰজনক আৰু তাৰ পাছত পাঁচ শতকৈও অধিক ভাইবিলাককো একে সময়তে দেখা দিল। তেওঁবিলাকৰ অধিক ভাগ ইয়ালৈকে আছে, কিন্তু কোনো কোনো নিদ্ৰিত হল, পাছে জাকুবক আৰু তাৰ পাছত সকলো পাচনিক তেওঁ দেখা দিলে। সকলোৰে শেষত আকালত জন্মাৰ নিচিনা যি মই, মোকো দেখা দিল, কিয়নো পাচনিবিলাকৰ মাজত মই সকলোতকৈ সৰু। এনেকি পাচনি নাম পাবৰো যোগ্য নহয়, কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাৰণা কৰিছিল, তথাপি মই যি হৈছো ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছো, আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ সেই ব্যৰ্থ নহয়। কিন্তু মই তেওঁবিলাক সকলোতকৈ অধিক পৰিশ্ৰম কৰি, কিন্তু ময়ে যি কৰিলো এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহেহে মোৰ লগত কৰিলে। এতেকে মই বা তেওঁবিলাক যে হওক, আমি সেইদৰে ঘোষণা কৰ আৰু তোমালোকে সেইদৰে বিশ্বাস কৰিলা।
কিন্তু খ্ৰীষ্টক যে মৃতবিলাকৰ মাজৰ পৰা তোলা হল, ইয়াক যদি ঘোষণা কৰা হয়, তেন্তে মৃতবিলাকৰ পুনৰুত্থান নাই বুলি তোমালোকৰ কোনো কোনোৱে কেনেকৈ কয়? যদি মৃতবিলাকৰ পুনৰুত্থান নাই, তেন্তে খ্ৰীষ্টকো তোলা নহল, আৰু খ্ৰীষ্টক যদি তোলা নহল, তেন্তে আমাৰ ঘোষণা বৃথা, তোমালোকৰ বিশ্বাসো বৃথা। তাত বাজে আমিও ঈশ্বৰৰ মিছা সাক্ষী বুলি ওলাই পৰিছো, কাৰণ আমি ঈশ্বৰৰ বিষয়ে এই সাক্ষ্য দিলো যে তেওঁ খ্ৰীষ্টক তুলিলে। কিন্তু যদি মৃতবিলাকক তোলা নহয়, তেন্তে তেওঁ খ্ৰীষ্টকো তোলা নাই। কিয়নো যদি মৃতবিলাকক তোলা নহয়, তেন্তে খ্ৰীষ্টকো তোলা নহল, আৰু যদি খ্ৰীষ্টক তোলা নহল, তেন্তে তোমালোকৰ বিশ্বাস অসাৰ্থক, তোমালোকে এতিয়াও নিজ নিজ পাপতেহে আছা, আৰু তেনেহলে খ্ৰীষ্টৰ আশ্ৰয়ত নিদ্ৰিত হোৱাবিলাকো বিনষ্ট হল। খ্ৰীষ্টত আমাৰ যি আশা, সেয়ে যদি অকল এই জীৱনৰ কাললৈ হয়, তেন্তে আমি সকলো মানুহতকৈ দুৰ্ভগীয়া হৈছো।
কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত লোকৰ প্ৰথম ফলস্বৰূপ হৈ মৃতবিলাকৰ মাজৰ পৰা উত্থিত হল। কিয়নো মৃত্যু মনুষ্যৰ দ্বাৰাই হোৱাত, মৃতবিলাকৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হল, কাৰণ আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোকে জীওৱা হব। কিন্তু প্ৰতিজনক নিজ নিজ শ্ৰেণীত জীওৱা হয়, প্ৰথম ফল খ্ৰীষ্ট, পাছে খ্ৰীষ্টৰ আগমনত তেওঁৰ লোকবিলাক, তাৰ পাছত শেষ হব, তেতিয়া তেওঁ সকলো শাসন ক্ষমতা আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব। কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰি তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব। শেষ শত্ৰু যি মৃত্যু, তাকো লোপ কৰা হ'ব, কিয়নো তেওঁ সকলোকে বশীভূত কৰি তেওঁৰ ভৰিৰ তলত থলে। কিন্তু সকলোৱে বশীভূত হল বুলি যেতিয়া তেওঁ কয়, তেতিয়া যিজনাই সকলোকে তেওঁৰ বশীভূত কৰিলে, তেওঁ যে সেইবোৰৰ পৰা বাহিৰ এই প্ৰকাশিত হয়। আৰু যেতিয়া সকলোৱেই তেওঁৰ বশীভূত হ'ব, তেতিয়া যাতে ঈশ্বৰ সকলোতে সকলো হয়, তাৰ কাৰণে যিজনাই সকলোকে পুত্ৰৰ বশীভূত কৰিলে, পুত্ৰ নিজেও সেইজনাৰ বশীভূত হ'ব। নতুবা মৃতবিলাকৰ কাৰণে বাপ্তাইজিত হোৱা লোকে কি কৰিব? যদি মৃতবিলাকক সমলি তোলা নহয়, তেন্তে তেওঁবিলাকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয়, আৰু আমিও বা কিয় ঘণ্টাই ঘণ্টাই সংকটত পৰো? হে ভাইবিলাক, আমাৰ প্ৰভু খ্ৰীষ্ট যীশুত তোমালোকৰ বিষয়ে মোৰ যি শ্লাঘা, তাৰেই শপত কৰি কৈছো যে মই দিনে দিনে মৃত্যুমুখত আছো। মই যদি মানুহৰ দৰেহে ইফিছত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলো, তেন্তে মোৰ কি লাভ হ'ল? মৃতবিলাকক যদি তোলা নহয়, তেন্তে আহা আমি ভোজন পান কৰো হওক, কিয়নো কাইলৈ আমি মৰিম। তোমালোক ভ্ৰান্ত নহবা, কুসংগে সদাচাৰ নষ্ট কৰে, ধাৰ্মিকভাৱে সচেতন হোৱা, পাপ নকৰিবা, কিয়নো ঈশ্বৰৰ কথাত কোনো কোনোৰ জ্ঞান নাই। তোমালোকে লাজ পাবলৈ মই এই কথা কৈছো।
কিন্তু কোনোৱে কব মৃতবিলাকক কেনেকৈ তোলা যায়, অৰ্থাৎ কি প্ৰকাৰ শৰীৰে আহে? হে নিৰ্বোধ, তুমি যি গুটি বুইছা সি নমৰিলে নগজে, আৰু পাছে যি ডাল গা ওলাব তাক তুমি ৰোৱা নাই। গোম হওক বা আন কোনো ধানেই হওক, তুমি গুটি মাথোন বুইছা, কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা দিয়ে, আৰু প্ৰত্যেক গুটিক নিজ নিজ গা দিয়ে।
সকলো মঙ একে ৰূপ মঙ নহয়, কিন্তু মানুহ বা পশুৰ হওক, চৰাই বা মাছৰেই হওক, বেলেগ বেলেগ ৰূপ মঙ আছে। স্বৰ্গীয় শৰীৰ আছে, পাৰ্থিৱ শৰীৰো আছে, কিন্তু স্বৰ্গীয়বিলাকৰ কান্তি এক প্ৰকাৰ আৰু পাৰ্থিৱবিলাকৰো এক প্ৰকাৰ। সূৰ্যৰ কান্তি এবিধ, চন্দ্ৰৰ কান্তি এবিধ, তৰাবোৰৰো কান্তি এবিধ, আকৌ কান্তিৰ কথাটো তৰাই তৰাই আছে। সেইদৰে মৃতবিলাকৰ পুনৰুত্থানো, যিহক ৰোৱা যায় সেই ক্ষয়ৰ পাত্ৰ, যিহক তোলা হয় সেই অক্ষয়তাৰ পাত্ৰ, যিহক ৰোৱা যায় সেই অনাদৰৰ পাত্ৰ, যিহক তোলা হয় সেই গৌৰৱৰ পাত্ৰ, যিহক ৰোৱা যায় সেই দুৰ্বলতাৰ পাত্ৰ, যিহক তোলা হয় সেই প্ৰভাৱৰ পাত্ৰ, যিহক ৰোৱা যায় সেই স্বাভাৱিক দেহ, যিহক তোলা হয় সেই আত্মিক দেহ। যদি প্ৰাণিক দেহ আছে, তেন্তে আত্মিক দেহো আছে। এইদৰে লিখাও আছে, প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ'ল, কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা। তথাপি আত্মিক যি, সেয়ে প্ৰথম নহয়, কিন্তু স্বাভাৱিক যি, সেয়েহে পাছেহে আত্মিক। প্ৰথম মানুহ পৃথিৱীৰ পৰা হোৱা মৃন্ময়, দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা। সেই মৃন্ময়জন যেনে, মৃন্ময়বিলাকো তেনে, আৰু সেই স্বৰ্গীয়জনা যেনে, স্বৰ্গীয়বিলাকো তেনে, আৰু আমি যেনেকৈ সেই মৃন্ময়জনৰ মূৰ্তি ধাৰণ কৰিলো, তেনেকৈ সেই স্বৰ্গীয়জনাৰ মূৰ্তিও ধাৰণ কৰিলো। কিন্তু হে ভাইবিলাক, মই ইয়াকে কওঁ যে মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ'ব নোৱাৰে, আৰু ক্ষয় অক্ষয়তাৰ অধিকাৰী নহয়। চোৱা, মই তোমালোকক এটি নিগূঢ় তত্ত্ব কওঁ। আমি সকলোৱে নিদ্ৰিত নহম, কিন্তু শেষৰ তুৰি ধ্বনিত এক তিলকত চকুৰ পচাৰতে ৰূপান্তৰিত হম। কিয়নো তুৰি বাজিব, তাতে মৃতবিলাক অক্ষয়নীয় হৈ উত্থিত হব, আৰু আমি ৰূপান্তৰিত হম। কিয়নো এই ক্ষয়ৰ পাত্ৰই অক্ষতাক, আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব। পাছে যেতিয়া এই ক্ষয়ৰ পাত্ৰই অক্ষতাক, আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে বোলে, জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ'ল, হে সিদ্ধ হ'ব। হে মৃত্যু, তোমাৰ জয় ক'ত? হে মৃত্যু, তোমাৰ হুল ক'ত? মৃত্যুৰ হুল পাপ, আৰু পাপৰ হুল বিধান। কিন্তু ধন্য ঈশ্বৰ, তেওঁ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰে। এতেকে হে মোৰ প্ৰিয় ভাইবিলাক, প্ৰভুত তোমালোকৰ পৰিশ্ৰম যে ব্যৰ্থ নহয়, ইয়াকে জানি তোমালোক থিৰ আৰু অলৰ হৈ প্ৰভুৰ কাৰ্যত সদায় উপচি পৰা।